এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে বিধানসভা নিৰ্বাচনৰ বাবে কেইবাটাও সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে সমষ্টিত প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান দেশৰ নিৰ্বাচনী আয়োগে নিয়োগ কৰা পৰ্যবেক্ষকসকলৰ জিলাসমূহত দায়িত্ব গ্ৰহণ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত বিশেষ ফাষ্ট্ৰেক আদালতত পৰৱৰ্তী শুনানি অহা 30 মাৰ্চত আৰু ৰমজান মাহৰ অন্তত কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ ঈদ উল ফিতৰ উদযাপন। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া বিতং বাতৰি। ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে আজি শাসকীয় বিজেপিকে ধৰি কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, অসম গণ পৰিষদ, ইউ পি পি এল, বি পি এফকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে আজি মনোনয়ন দাখিল কৰে। আজি জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী হিচাপে মহা সমাৰোহেৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত তেওঁৰ পৰিয়াল আৰু গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, বি চি চি আইৰ সচিব তথা ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়া উপস্থিত থাকে। প্ৰতিকূল বতৰকো নেওচি ডঃ শৰ্মাৰ মনোনয়ন পত্ৰ দাখিলৰ সমদলত সমষ্টিৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে।
আয়ুক্তৰ কাৰ্যালয়ত মই 37 নম্বৰ জালুকবাৰী বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰোঁ আৰু অসমবাসী ৰাইজৰ মই শুভেচ্ছা কামনা কৰিছোঁ। সকলোৱে যেন আমাক আশীৰ্বাদ কৰে। আজি মোৰ বহুকেইজন সতীৰ্থও অসমৰ বিভিন্ন স্থানত মনোনয়ন পত্ৰ দাখিল কৰিব। 23 তাৰিখে বাকীসকলে মনোনয়ন পত্ৰ দাখিল কৰিব। আমাৰ বিজেপি আৰু মিত্ৰ দলৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ কৰিবলৈ অসমবাসী ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাওঁ।
ওদালগুৰি জিলাৰ 4টা বিধানসভা সমষ্টিত আজি 4গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। জিলাখনৰ ভেৰগাঁও সমষ্টিৰ বি পি এফ প্ৰাৰ্থী মহেশ্বৰ বড়ো, ওদালগুৰি সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী ৰিহণ দৈমাৰী আৰু ইউ পি পি এলৰ প্ৰাৰ্থী দীপেন বড়োৱে মনোনয়ন দাখিল কৰে। মাজবাট সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী চৰণ বড়োৱেও আজি ওদালগুৰি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। গোলাঘাট বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অজন্তা নেওগ আৰু সৰুপথাৰ সমষ্টিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনে আজি গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপিৰ দুয়োগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাৰ লগতে গোলাঘাট জিলা বিজেপিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। গোৱালপাৰা জিলাৰ 4টা বিধানসভা সমষ্টিৰ আজি পূব গোৱালপাৰা সমষ্টিৰ এছ ইউ চি আই দলৰ প্ৰাৰ্থী মহিবুল ইছলাম আৰু দুধনৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ কুমাৰ ব্ৰহ্মই মনোনয়ন পত্ৰ দাখিল কৰে। দক্ষিণ শালমাৰা জিলাৰ একমাত্ৰ মানকাছৰ বিধানসভা সমষ্টিত এছ ইউ চি আইৰ প্ৰাৰ্থী ছাহিদুৰ আলমে আজি মনোনয়ন পত্ৰ দাখিল কৰে। ডিব্ৰুগড় সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰশান্ত ফুকনে আজি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেওঁ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংগ দিয়ে। ডিব্ৰুগড় সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী মাইনাক পাত্ৰ আৰু ভাৰত বিকাশ পাৰ্টীৰ কমল হাজৰিকায়ো আজি মনোনয়ন পত্ৰ দাখিল কৰে। চাবুৱা লাহোৱাল সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰে আজি মনোনয়ন পত্ৰ দাখিল কৰে। দুলিয়াজান সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈ, টিংখং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিপুল গগৈ আৰু নাহৰকটীয়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰণতি ফুকন আৰু নিৰ্দলীয় প্ৰাৰ্থী মহেন্দ্ৰ ভাদুমিয়াও আজি মনোনয়ন পত্ৰ দাখিল কৰে। জিলাখনৰ খোৱাং সমষ্টিৰ অসম জাতীয় পৰিষদৰ সভাপতি তথা প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ো মনোনয়ন পত্ৰ দাখিল কৰে।
খোৱাঙৰ প্ৰতিগৰাকী ব্যক্তিকে শতকোটি প্ৰণিপাত জনাইছোঁ আৰু খোৱাংবাসী ৰাইজৰ মই আশীষ নিৰ্মাণ বিচাৰিছোঁ। খোৱাঙৰ জনগণৰ দীঘলীয়া যিটো তেওঁলোকৰ সমস্যাৰে জৰ্জৰিত যিটো পৰিৱেশ, দীৰ্ঘদিনীয়া তেওঁলোকৰ এক শোষণ, নিষ্পেষণ বা উন্নয়নহীনতাৰ এক যি ছবি আছে, সেই পৰিৱেশ নাইকিয়া কৰিবৰ কাৰণে, খোৱাংবাসীৰ কণ্ঠ হ'বৰ কাৰণে আৰু যিবোৰ মৌলিক সমস্যা আছে, যিবোৰ সমস্যাৰে দীৰ্ঘদিন খোৱাংবাসী ৰাইজ ভাৰাক্ৰান্ত হৈ আছে, এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে তেখেতসকলৰ আশীৰ্বাদত মই নিশ্চিতভাৱে বিধানসভাৰ মজিয়াত খোৱাংবাসীৰ জনগণৰ কণ্ঠ হোৱাই নহয়, অসমবাসীৰো কণ্ঠ হ'বলৈ মোৰ ফালৰ পৰা সৰ্বোচ্চ প্ৰকাৰৰ প্ৰচেষ্টা অব্যাহত থাকিব।
একেদৰে মৰিয়নী সমষ্টিৰ বাবে ৰাইজৰ দলৰ প্ৰাৰ্থী ডঃ জ্ঞানশ্ৰী বৰাই আজি মনোনয়ন পত্ৰ দাখিল কৰে। মৰিগাঁও জিলাৰ 3টা বিধানসভা সমষ্টিৰ বাবে আজি 3গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। জাগীৰোড সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী পীযুষ হাজৰিকাই আজি মনোনয়ন পত্ৰ দাখিল কৰে। জাগীৰোড সমষ্টিৰ বহু লোকে শোভাযাত্ৰা কৰি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত হাজৰিকাৰ মনোনয়ন পত্ৰ দাখিল কৰে। মৰিগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে মৰিগাঁও আয়ুক্তৰ কাৰ্যালয়ত আজি মনোনয়ন পত্ৰ দাখিল কৰে। লগতে লাহৰিঘাট সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী ছিদ্দিক আহমেদেও আজি মনোনয়ন পত্ৰ দাখিল কৰে। শিৱসাগৰ সমষ্টিত আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত তেওঁক প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই সংগ দিয়ে। শিৱসাগৰ সমষ্টিৰ অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকায়ো কেইবাশ সমৰ্থকৰ উপস্থিতিত আজি মনোনয়ন পত্ৰ দাখিল কৰে। শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অজয় গগৈ আৰু নাজিৰা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াইও আজি মনোনয়ন পত্ৰ দাখিল কৰে। শিৱসাগৰ জিলাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিত থাকে। মাজুলী সমষ্টিত আজি বিজেপিৰ প্ৰাৰ্থী ভুৱন গামে বহুসংখ্যক সমৰ্থকৰ উপস্থিতিত নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। ইপিনে নগাঁও বটদ্ৰৱা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী ডঃ দুৰ্লভ চমুৱাই মনোনয়ন পত্ৰ দাখিল কৰে। বৰমপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামী, ৰহা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী শশীকান্ত দাসে আজি মনোনয়ন পত্ৰ দাখিল কৰে। মটঙা চকৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ এক বিশাল সমদলেৰে তেওঁৰ মনোনয়ন দাখিলৰ সময়ত হাজাৰ হাজাৰ লোকে সংগ দিয়ে। ইফালে প্ৰমোদ বড়োৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত পন্নী মন্ত্ৰী ইউজিৱ ব্ৰহ্ম, বিধায়ক জলেন দৈমাৰী আৰু কেইবাগৰাকীও ইউ পি পি এলৰ শীৰ্ষ নেতা উপস্থিত থাকে। ইফালে কোকৰাজাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। কোকৰাজাৰ সমষ্টিৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰী, দতমা সমষ্টিৰ ইউ পি পি এল প্ৰাৰ্থী ৰাজকুমাৰ নাৰ্জাৰী, গোসাঁইগাঁও সমষ্টিৰ প্ৰাৰ্থী অনিন্দ বসুমতাৰী আৰু পৰ্বতজোৰা সমষ্টিৰ ইউ পি পি এল প্ৰাৰ্থী আয়ুব হুছেইন মণ্ডলে আজি মনোনয়ন পত্ৰ দাখিল কৰে। চিৰাং জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আজি চিদলি চিৰাং সমষ্টিৰ ইউ পি পি এল প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী, বিজনী বিধানসভা সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ইপিনে চিৰাং চিদলি সমষ্টিৰ বি পি এফ দলৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম আৰু বিজনী বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফ প্ৰাৰ্থী মুচুকা বসুমতাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ভৱানীপুৰ সৰবুক সমষ্টিত চি পি আই এম দলৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীতৰ কলি আওৰাই মনোনয়ন পত্ৰ দাখিল কৰে। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসে আজি মনোনয়ন পত্ৰ দাখিল কৰে। কালি ৰাজ্যৰ মুঠ 126টা বিধানসভা সমষ্টিৰ ভিতৰত 7টা সমষ্টিত মনোনয়ন পত্ৰ দাখিল হয়। নিৰ্বাচন আয়োগে আজি আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে বিজ্ঞাপনৰ বিৱৰণ সন্দৰ্ভত এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে। বিধানসভা নিৰ্বাচনত ৰাজনৈতিক দলসমূহে বিজ্ঞাপনসমূহ মিডিয়া প্ৰমাণীকৰণ আৰু মিডিয়া নিৰীক্ষণ সমিতিৰ দ্বাৰা পূৰ্ব প্ৰমাণীকৰণ কৰাৰ লগতে প্ৰাৰ্থীসকলে তেওঁলোকৰ সামাজিক মাধ্যমৰ একাউণ্টৰ বিৱৰণ প্ৰমাণ কৰিব লাগিব বুলি এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে। যিকোনো পঞ্জীয়নভুক্ত ৰাজনৈতিক দল অথবা যিকোনো প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীয়ে বৈদ্যুতিন মাধ্যমত তথা সামাজিক মাধ্যমত যিকোনো ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশ কৰাৰ আগতে পূৰ্ব প্ৰমাণীকৰণৰ বাবে মিডিয়া প্ৰমাণীকৰণ আৰু মিডিয়া নিৰীক্ষণ সমিতিৰ ওচৰত আবেদন দাখিল কৰিব লাগিব। নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে জিলা পৰ্যায়ৰ মিডিয়া প্ৰমাণীকৰণ আৰু মিডিয়া নিৰীক্ষণ সমিতিৰ ওচৰত বিজ্ঞাপনৰ প্ৰমাণীকৰণৰ আবেদন কৰিব লাগিব। এই আবেদনসমূহ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত দাখিল কৰিব লাগিব। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে নিয়োজন কৰা পৰ্যবেক্ষকসকল ৰাজ্যৰ সকলো জিলাতে উপস্থিত হৈছে। এই পৰ্যবেক্ষকসকলৰ ভিতৰত সাধাৰণ আৰু আৰক্ষী পৰ্যবেক্ষক আছে। পৰ্যবেক্ষকসকলে সমাগত নিৰ্বাচনী প্ৰক্ৰিয়া সুৰক্ষিত, স্বচ্ছ আৰু নিৰপেক্ষভাৱে সম্পন্ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বজালি জিলাৰ আমাৰ আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনত ইতিমধ্যে দেশৰ নিৰ্বাচন আয়োগে নিযুক্ত কৰা সাধাৰণ পৰ্যবেক্ষক, আৰক্ষী পৰ্যবেক্ষক আৰু ব্যয় পৰ্যবেক্ষকসকল উপস্থিত হৈছে। ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এই বিষয়াসকল জিলাখনতে থাকিব বুলি জিলা নিৰ্বাচনী বিষয়াই বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে। জিলা নিৰ্বাচনী বিষয়াই জনোৱা মতে জিলাখনৰ সাধাৰণ জনতা, প্ৰাৰ্থী, ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি অথবা যিকোনো ব্যক্তিয়ে বিধানসভা নিৰ্বাচনৰ সৈতে জড়িত যিকোনো সমস্যা বা অভিযোগৰ ক্ষেত্ৰত পৰ্যবেক্ষকসকলক সাক্ষাৎ কৰিব পাৰিব। তেওঁলোকৰ সৈতে প্ৰতিদিনে দিনৰ 11 বজাৰ পৰা 12 বজালৈ যোগাযোগ কৰিব পাৰিব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
যোৰহাট জিলা প্ৰশাসনৰ এছ ভি ই পি কোষৰ উদ্যোগত সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি ভোটাৰ সজাগতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে সৃজনীশীলতাৰ মাধ্যমেৰে জনসাধাৰণৰ মাজত ভোটদানৰ গুৰুত্ব সম্পৰ্কে সচেতনতা বৃদ্ধি কৰা। প্ৰতিযোগিতাখনত অংশগ্ৰহণকাৰীসকলে ডিজিটেল পোষ্টাৰ প্ৰস্তুতকৰণ, চিত্ৰাংকন আৰু শ্লোগান লিখন এই তিনিটা শিতানত ভাগ ল'ব পাৰিব। ডিজিটেল পোষ্টাৰ আৰু শ্লোগান লিখনৰ ক্ষেত্ৰত প্ৰতিযোগীয়ে এককভাৱে আৰু চিত্ৰাংকন প্ৰতিযোগিতাত একক বা দলীয়ভাৱে ভাগ ল'ব পাৰিব। সকলো নাগৰিক তথা ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত উৎসাহেৰে যোগদান আৰু গণতান্ত্ৰিক ব্যৱস্থাক সাফল্যমণ্ডিত কৰিবলৈ এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলি জিলা নিৰ্বাচনী কোষে প্ৰকাশ কৰিছে। এই প্ৰতিযোগিতাৰ বাবে নিৰ্ধাৰিত বিষয়বস্তু হৈছে ভোটদাতাৰ সজাগতা। ইচ্ছুক প্ৰতিযোগীসকলে অহা 23 মাৰ্চৰ ভিতৰত প্ৰতিযোগিতাৰ প্ৰপত্ৰসমূহ জমা দিব লাগিব। সমগ্ৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন সমষ্টিত ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতে কেইবাজনো প্ৰাৰ্থীয়ে আজি প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে। কংগ্ৰেছ দলৰ পৰা পাকা বেদবাৰী সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰা জাকিৰ হুছেইন ছিকদাৰে আজি নিজৰ সমষ্টিৰ সমৰ্থকসকলক লৈ ভেল্লাৰ পৰা সমদল উলিয়ায়। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত সৃষ্টি হোৱা পাকা বেদবাৰী সমষ্টিত ভেল্লা অঞ্চলটো নকৈ অন্তৰ্ভুক্ত হৈছে। সমদলৰ নেতৃত্ব দি পাকা বেদবাৰী সমষ্টিক সকলো ধৰণৰ সমস্যাৰ পৰা মুক্ত কৰি তোলাই এইবাৰৰ নিৰ্বাচনৰ মূল বিষয় বুলি দাবী কৰে ছিকদাৰে। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰহিলৈ মানকাছৰ পৰিদৰ্শন কৰিব। ডঃ শৰ্মাই প্ৰথমে মানকাছৰত উপস্থিত হৈ প্ৰাৰ্থী জাভেদ ইছলামৰ ঘৰত অগপ বিজেপি কৰ্মীসকলৰ সৈতে নিৰ্বাচনী আলোচনাত অংশগ্ৰহণ কৰাৰ পাছত এটা নিৰ্বাচনী প্ৰচাৰ সমদলত ভাগ ল'ব। মানকাছৰ সমষ্টিত বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ ডঃ শৰ্মাই প্ৰচাৰ চলাব। ডঃ শৰ্মাৰ মানকাছৰ পৰিদৰ্শনৰ পাছতেই অহা 23 মাৰ্চত জাভেদ ইছলামে মনোনয়ন পত্ৰ দাখিল কৰিব। অসম গণ পৰিষদ দলৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আজি দলৰ সকলো বিষয়বাবৰ পৰা পদত্যাগ কৰিছে। ইতিমধ্যে শ্ৰীকলিতাই তেওঁৰ পদত্যাগ পত্ৰ দলৰ সভাপতি অতুল বৰালৈ প্ৰেৰণ কৰিছে। অৱশ্যে প্ৰাথমিক সদস্য হিচাপে দলৰ প্ৰতি সেৱা আগবঢ়াই যাব বুলি তেওঁ পত্ৰখনত উল্লেখ কৰিছে। উল্লেখযোগ্য যে পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা শ্ৰীকলিতাই বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বৰ্তমান এই সমষ্টিটো মধ্য গুৱাহাটী হিচাপে পৰিগণিত হয় আৰু সমাগত নিৰ্বাচনৰ বাবে সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী বিজয় গুপ্তাক প্ৰাৰ্থিত্ব দিয়া হৈছে। ইপিনে দিছপুৰ সমষ্টিত টিকটৰ পৰা বঞ্চিত বিজেপি দলৰ নেতা জয়ন্ত কুমাৰ দাসৰ বাসগৃহত আজি শীৰ্ষ বিজেপি নেতা সম্বিত পাত্ৰ উপস্থিত হৈ নেতাগৰাকীক বুজনি দিয়ে। উল্লেখযোগ্য যে টিকটৰ পৰা বঞ্চিত হোৱা দাসে দিছপুৰ সমষ্টিত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত চৰকাৰী পক্ষই কামৰূপ মহানগৰ জিলা আৰু ছেছন আদালতত সকলো অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ সপক্ষে যুক্তি প্ৰদৰ্শন প্ৰক্ৰিয়া অন্ত পৰিছে। ৰাজ্য চৰকাৰে মুক্তি দিয়া বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰে আজি অভিযুক্তসকলৰ বিৰুদ্ধে ধাৰা আৰোপৰ সপক্ষে আদালতত যুক্তি প্ৰদৰ্শন প্ৰক্ৰিয়া সমাপন কৰে। ইয়াৰ পাছতে অভিযুক্ত অমৃত প্ৰভা মহন্তৰ হৈ অধিবক্তাই ধাৰা আৰোপৰ সন্দৰ্ভত চৰকাৰী পক্ষৰ ভাষ্যৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শন কৰে। এই সন্দৰ্ভত আংশিক শুনানিৰ অন্তত আদালতে অহা 20 মাৰ্চত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। পবিত্ৰ ৰমজান মাহৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কাইলৈ ঈদ উল ফিতৰ পালন কৰিব। কেন্দ্ৰীয় হিলাল কমিটীয়ে এই কথা ঘোষণা কৰিছে। কমিটীৰ অসমৰ সভাপতি মৌলানা শ্বেখ ফখৰুদ্দিন আহমেদ কাছিমী আৰু সম্পাদক প্ৰধান আলহাজ ইমদাদ হুছেইনে এখন বিজ্ঞপ্তিযোগে কয় যে কাইলৈ দেশৰ অন্যান্য অঞ্চলৰ লগতে অসমতো ঈদ পালন কৰা হ'ব। উল্লেখযোগ্য যে ঈদ উল ফিতৰ উদযাপন উপলক্ষে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে। ঈদৰ প্ৰাকমুহূৰ্তত দক্ষিণ শালমৰা মানকাছৰ জিলাত ব্যাপক উৎসাহ উদ্দীপনাৰে ঈদৰ প্ৰস্তুতি চলি আছে। মানকাছৰ ঐতিহাসিক মিৰজুমলা ঈদগাহত প্ৰতি বছৰৰ দৰে কাইলৈ সমূহীয়াকৈ ঈদৰ নামাজ আদায় কৰা হ'ব। শ্ৰীভূমি জিলাৰ বিভিন্ন স্থানত ঈদ উপলক্ষে ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। জিলাখনৰ মুখ্য ঈদগাহসমূহ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। বিধানসভা নিৰ্বাচনৰ বাবে কেইবাটাও সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান। দেশৰ নিৰ্বাচনী আয়োগে নিয়োগ কৰা পৰ্যবেক্ষকসকলৰ জিলাসমূহত দায়িত্ব গ্ৰহণ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত বিশেষ ফাৰ্ষ্ট ট্ৰেক আদালতত পৰৱৰ্তী শুনানি অহা 3 মাৰ্চত আৰু ৰমজান মাহৰ অন্তত কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ ঈদ উল ফিতৰ উদযাপন। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি 7:10 বজাত।